قل يا أيها الناس إني رسول الله إليكم جميعا الذي له ملك السماوات والأرض لا إله إلا هو يحيي ويميت فآمنوا بالله ورسوله النبي الأمي الذي يؤمن بالله وكلماته واتبعوه لعلكم تهتدون
وا হে মানব নিশ্চয় মই তোমালোক সকলোৰ প্ৰতি আল্লাহৰ প্ৰেৰিত ৰাসূল যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই তেওঁই জীৱনদান কৰে আৰু তেওঁই মৃত্যু ঘটায় সেয়ে তোমালোকে ইমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাসূল নিৰক্ষৰ নবীৰ প্ৰতি যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহৰ ওপৰত ইমান পোষণ কৰে আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়তপ্ৰাপ্ত হোৱা।